मेरा नाम काजल दास है। मैं सिंहभूम ग्रामीण उन्नयन महिला समिति की कार्यकर्ता हूँ। मैंने एक महिला से मिला जहाँ एक मुस्लिम महिला रहती है जो बहुत गरीब है। उनका बीपीएल नंबर नहीं है। उनकी ही जवानी पर सुनिए उनकी समस्याएं।
আমি দৌড়ে ছুটে করে পড়েছিলাম, রাত্রে আমাকে এগিয়ে আসতে হয়েছে। আমি জীবন দেখাতুন বড় নাম শেখ মুন্না। আমার একটা বহিন থাকে বিকলাঙ্গ, অনেক কিছু আমার বহিনের সুবিধা আছে, আমরা যে কেউ দিতে খুঁজছে না। আমি দৌড়ে ছুটে পরেছিলাম, আছি ওর জন্য এখন আমি কাগজ পাঠাইছি, বলো যে দেখো কি হচ্ছে, না দিলে এখন।